নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰজন্ম চহৰীয়াই। দেশৰ পাছত আচাৰ্যই আজি অসমৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বৈষ্ণৱে নৱনিযুক্ত ৰাজ্যপালগৰাকীক পদ আৰু গোপনীয়তাৰ ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। দশম পাছত আচাৰ্যক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। দশম পাছত আচাৰ্যই ছিকিমৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে গুৱাহাটীস্থিত তেজপুৰ ভৱনত অসমৰ প্ৰাক্তন লোকসভা সাংসদ ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ বাবে সম্বৰ্ধনা জনোৱা হয়। ৰাজ্যিক বিজেপিৰ নেতা কৰ্মীসকলে শ্ৰীডেকাক সম্বৰ্ধনা জনায়। মৰিগাঁও জিলাত মুখ্যমন্ত্ৰী ডেশবৰ্ডত ষষ্ঠ স্থানলৈ উন্নীত হোৱাৰ লগতে ৰাজ্যৰ ভিতৰতে অন্যতম সফল জিলা হিচাপে পৰিগণিত হৈছে। জিলাসমূহৰ প্ৰদৰ্শন আৰু পাৰদৰ্শিতাৰ ভিত্তিত মুখ্যমন্ত্ৰী ডেশবৰ্ডত থকা সমস্ত বিভিন্ন বিভাগৰ কাম কাজ আৰু সেৱাৰ মূল্যায়নৰ ভিত্তিত জিলাখনে এই স্থান লাভ কৰিছে। গুৱাহাটীত অনুষ্ঠিত হোৱা আয়ুক্তসকলৰ সন্মিলনত এই কথা প্ৰকাশ কৰা হৈছে। পূৰ্বে 23 সংখ্যক স্থানৰ পৰা শীৰ্ষ 10খন জিলাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ স্বাভাৱিকতে মৰিগাঁও জিলাবাসী উৎফুল্লিত হৈছে। জিলাসমূহৰ প্ৰদৰ্শন আৰু পাৰদৰ্শিতা নিৰূপণ কৰাৰ লগতে পৰস্পৰৰ মাজত সুস্থ প্ৰতিযোগিতাৰ পৰিৱেশ গঢ় দিয়া আৰু ৰাইজৰ বাবে আগবঢ়োৱা সেৱাৰ মান উন্নত কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডেশবৰ্ডত উন্নত বিভিন্ন বিভাগৰ সেৱা আৰু কাম কাজৰ মূল্যায়ন কৰা হয়। এই 16টা বিভাগৰ ভিতৰত আছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বিদ্যালয় শিক্ষা, কৃষি, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিকল্পনা, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৰিবহণ, তথ্য প্ৰযুক্তি, আবকাৰী, বিত্ত, নিয়ম, ভূমি সংৰক্ষণ, চিকিৎসা শিক্ষা আৰু গৱেষণা তথা মহিলা আৰু শিশুৰ বিকাশ বিভাগ। 40টা বিভিন্ন পৰিমাপকৰ কাম কাজৰ মূল্যায়নৰ ভিত্তিত দেশবৰ্ণৰ জিলাসমূহৰ স্থান নিৰূপণ কৰা হৈছে। দুদিন ধৰি হোৱা নয়ানপৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ অসম নাগানন্দ নয়াপানী সীমান্তত বানপানীৰ সৃষ্টি হৈছে। নাগানন্দৰ পৰা নামি অহা পানীয়ে নয়াপানী চাংঘাটী অঞ্চলত কেইবাখনো গাঁও প্লাৱিত কৰিছে। চাংঘাটী, কল্যাণপুৰ, শান্তিপুৰ, জ্ঞানপুৰ, দয়ানপুৰকে ধৰি কেইবাখনো গাঁও বানত বৈ গৈছে। শতাধিক পৰিমাণৰ ঘৰ দুৱাৰ পানীত বৈ যোৱাৰ লগতে শ বিঘা কৃষিভূমিৰো বিস্তৰ ক্ষতিসাধন হৈছে। বানপানী পানীৰ ফলত চাংঘাটী নৈৰ মথাউৰি ভগাৰ ফলত ৰতনপুৰ সংযোগী পথেৰে যাতায়াত ব্যাহত হৈছে। চিৰাং জিলাৰ বাচুগাঁও বৰগাঁও শ্বহীদ উদ্যানত আজি এপছৰ উদ্যোগত 28 সংখ্যক সন্ত্ৰাসবাদ বিৰোধী দিৱস উদযাপন কৰা হয়। নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছৰ প্ৰাক্তন সভাপতি প্ৰয়াত সৌম্যা বসুমতাৰীৰ মৃত্যুতিথি পালন কৰা এই দিৱসৰ কাৰ্যসূচীত বিটিচি মুখ্য কাৰ্যবাহী সদস্য প্ৰণৱ বড়ো, এপছৰ বিষয়ববীয়াসকলৰ লগতে প্ৰয়াত বসুমতাৰীৰ সহধৰ্মিনী ভানুমতী বসুমতাৰী উপস্থিত থাকে। এই অনুষ্ঠানত প্ৰয়াত সৌম্যা বসুমতাৰীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। মনু ভাকুৰ আৰু সৌৰভজিৎ সিঙে আজি পুৰুষ অলিম্পিকৰ 10 মিটাৰ এয়াৰ পিষ্টলৰ মিক্স শাখাৰ দলীয় শিতানত ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতীয় শ্বুটাৰ জ্যোতি প্ৰিয়ে কোৰিয়াৰ পুৰুষ মহিলাৰ শ্বুটাৰ দলটোক 16-10 পইণ্টৰ ব্যৱধানত ব্ৰঞ্জৰ পদকৰ বাবে হোৱা যুঁজত পৰাস্ত কৰে। মনু ভাকুৰে এই পদক লাভেৰে একেখন অলিম্পিকতে দুটাকৈ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে অভিলেখ ৰাখিছে। মনু ভাকুৰে ইয়াৰ পূৰ্বে দেওবাৰে মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ভাৰতৰ পি ভি সিন্ধু আৰু মল্লযোদ্ধা সুশীল কুমাৰে অলিম্পিকত দুটাকৈ পদক জয় কৰিছে যদিও দুয়োগৰাকী ভাৰতীয় অলিম্পিয়ানে দুটা পৃথক অলিম্পিকত দুটা পদক অৰ্জন কৰিছিল। মনু ভাকুৰ আৰু সৌৰভজিৎ সিঙৰ পদক লাভে পেৰিছ অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা দুটালৈ বৃদ্ধি কৰিলে। ভাৰতীয় এথলীট দুগৰাকীয়ে ব্ৰঞ্জৰ পদক জয় কৰাৰ পাছতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মীয়ে খেলুৱৈ দুগৰাকীক অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমৰ বাৰ্তাযোগে কয় যে প্ৰথমগৰাকী মহিলা শ্বুটাৰ হিচাপে একেখন অলিম্পিকতে দুটাকৈ পদক জয়েৰে মনু ভাকুৰে ইতিহাস কৰিছিলে। তেওঁ এই জয়ে সমগ্ৰ জাতিকে গৌৰৱান্বিত কৰি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মনু ভাকুৰ আৰু সৌৰভজিৎ সিঙক অভিনন্দন জনাই কয় যে ভাৰতীয় শ্বুটাৰে দেশক নিৰন্তৰভাৱে গৌৰৱান্বিত কৰি আহিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাথাকা কণ্ঠস্বৰ পৰীক্ষা অৰ্থাৎ অডিচনৰ বাবে নিৰ্দিষ্ট দিনৰ সালসলনি ঘটোৱা হৈছে। নাথাকা প্ৰজন্মৰ মতে অনিবাৰ্যকৰণবশত 2 আগষ্টৰ পৰা অনুষ্ঠিত হ'বলগীয়া পূৰ্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাসূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা 3 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈকে এই অডিচন সম্পন্ন হ'ব। নতুনকৈ আবেদন কৰা শিশু শিল্পী আৰু বি গ্ৰেডৰ উপৰি বি হাই গ্ৰেডৰ বাবে একেলগে অডিচন সম্পন্ন হ'ব। বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।